এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত, বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত অসমক সকলো প্ৰকাৰে সহায়ৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাস। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা বান ভূমিস্খলনত 30 লোকৰ মৃত্যু। গুৱাহাটীৰ ভূমিস্খলনত মৃত্যু হোৱা 5 লোকৰ পৰিয়ালক 4,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত। অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হিচাপে শপত গ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছ পঞ্জাব কিংছৰ মুখামুখি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 12 জিলাৰ 56,00,000ৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও অৱগত কৰে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছুৰ 15 গাঁও প্লাবিত হৈছে। জিলাখনৰ 100 মেগাৱাট শক্তিসম্পন্ন কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5 শ্লুইছ গেট খুলি দিয়াৰ ফলত নামনি অঞ্চলত বানৰ সৃষ্টি হৈছে। বৈঠালাংছু আৰু বৰচালী সংযোগ পথৰ ওপৰেৰে পানী বাগৰি 10 গাঁৱৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। এই বানত খাৰুপিন্ধা, ইংহিন, বৰচালী, থাৰবেয়াবি, ৰংফেলান, উদমাৰীকে ধৰি 15 গাঁও প্লাবিত হৈছে। আজি কাৰ্বি পৰিষদৰ 1 দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই অঞ্চলসমূহ স্থানীয় পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰুৱে এখন নাৱৰে গৈ পৰিদৰ্শন কৰাৰ লগতে বান ক্ষতিগ্ৰস্ত লোকক নিজাববীয়াকৈ সাহায্য সামগ্ৰী প্ৰদান কৰে। ধাৰাষাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ জনজীৱন স্তব্ধ হৈ পৰিছে। বৰাক নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাত বিভিন্ন অঞ্চল প্লাবিত হৈছে। জিলাখনৰ বৃহত্তৰ কাটিগড়া, উদাৰবন্দৰ লগতে শিলচৰ চহৰৰ কেইবাটাও অঞ্চল জলমগ্ন হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে নৈৰ পাৰৰ কেইবাখনো শ্লুইছ গেটৰ দুৱাৰ খুলি দিছে। শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰলৈ যোৱা VIP ৰোডৰ ওপৰেৰে পানী বাগৰাৰ ফলত পথছোৱা বন্ধ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত উদাৰবন কালিবাৰী ৰোড হৈ বিমানবন্দৰলৈ যাবলৈ প্ৰশাসনে অনুৰোধ জনাইছে। অঞ্চলটোৰ নৈৰ পাৰত বসবাস কৰা বহু পৰিয়ালৰ ঘৰ জলমগ্ন হোৱাত চহৰৰ কেইবাখনো বিদ্যালয়ত পতা বান শিবিৰত আশ্ৰয় লৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে সম্পূৰ্ণ সক্ৰিয় হৈ পৰিছে। প্ৰতিকূল বতৰ তথা বান পৰিস্থিতিৰ বাবে কাছাৰ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান কাইলৈ আৰু পৰহিলৈ প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী নামনি দিবাং জিলাত বাঢ়নী পানীৰ মাজত আবদ্ধ হৈ পৰা 14 লোকক আজি হেলিকপ্টাৰৰ জৰিয়তে সুকলমে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা লোককেইজনৰ 13 তিনিচুকীয়া জিলাৰ। তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে এটা সংকটকালীন ফোন পোৱাৰ পাছতে যোৱা নিশাই এই সম্পৰ্কে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, বায়ুসেনা বিভাগৰ সহায় বিচৰাৰ লগতে অৰুণাচলৰ নামনি দিবাং জিলাৰ প্ৰশাসনকো হস্তম কৰি তোলে। আজি পুৱাৰ ভাগতে বায়ুসেনা বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আটাইকে উদ্ধাৰ কৰে। লখিমপুৰ জিলা আয়ুক্তই জিলাখনৰ বানপীড়িত পোতাবিল, পাঁচনৈ আৰু কয়লামাৰী অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে লগতে বানপীড়িতসকলক সাহায্য বিতৰণৰ বাবে স্থাপন কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যৱস্থাৰ বুজ লয়। কালি লখিমপুৰৰ অভিভাৱক মন্ত্ৰী ডাঃ অনুজ পেগুৱে জিলাখনৰ বানে ছিগা মথাউৰি পৰিদৰ্শন কৰিছিল। কালি বিয়লিৰ পৰা বৃদ্ধি হৈ থকা ব্ৰহ্মপুত্ৰৰ পানীয়ে আজি পুৱাই শিৱসাগৰৰ কোৱৰপুৰ মৌজাৰ মামল গড়ভঙাত ব্ৰহ্মপুত্ৰৰ এখন শ্লুইছ গেট ভাঙি নিয়ে। শ্লুইছ গেটখন ভাগি যোৱাৰ ফলত কোৱৰপুৰৰ জনবসতিপূৰ্ণ এলেকা প্লাবিত হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰী সেৱা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জৰুৰীকালীন বান সাহায্য প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মহানগৰত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4,00,000 টকাকৈ সাহায্য প্ৰদানৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত সকলো লোককে সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা 5 লোকৰ পৰিয়ালে আজিৰ ভিতৰতে সাহায্য ধনৰাশিৰ চেক লাভ কৰিব বুলি প্ৰকাশ কৰে।
যাৰ যাৰ ঢুকালে তেওঁলোকক আমি ইমিডিয়েটলি আজিৰ ভিতৰতে তেওঁলোকক প্ৰত্যেকটো পৰিয়ালকে নিকটাত্মক 4,00,000 টকাকৈ দিয়াৰ সিদ্ধান্ত লৈ মানে আমাৰ দিয়াই হয় সেই পইচাটোক আজিয়ে ৰিলিজ কৰি আজিয়ে চেক বৈ দি থৈ আহিব। সেইখিনিৰ কাৰণে গোটেই ব্যৱস্থা কৰিছোঁ আৰু গোটেইখিনি আমাৰ পাৰিষদসকলে সেইখিনি দায়িত্ব লৈ সকলোৱে গৈ তাত দি থৈ আহিব।
ডিব্ৰুগড়ৰ ৰহমৰীয়াত আজি ব্ৰহ্মপুত্ৰৰ পানীত 4 লোক সন্ধানহীন হৈছে। ৰহমৰীয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰতিচুকৰ পিটিকৈ দাস নামৰ লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰুখুটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোককেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰত অভিযান চলায় যদিও বাতৰি যুগুত কৰাৰ পৰলৈকে কোনো সুসূত্ৰ লাভ কৰা হোৱা নাই। ইপিনে ডিব্ৰুগড়ৰ অকলেণ্ডৰ 17 নম্বৰ লাইনৰ তনুজ মুৰা নামৰ 7 বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছে। শিশুটিৰ অনুসন্ধানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান চলাই আছে। উল্লেখযোগ্য যে কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত পৰহি গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্ৰ ছাত্ৰী, অভিভাৱক, আৰক্ষী, কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই আজি ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰাজভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীশৰ্মাক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। শ্ৰীশৰ্মাই 65 বছৰ বয়স পৰ্যন্ত এই পদত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। পূৰ্বৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰৰ কাৰ্যকাল কালি উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীশৰ্মাক এই পদত নিযুক্তি দিয়া হয়।
I, Shri Ranjan Sharma, having been appointed as the State Election Commissioner of the Assam State Election Commission, do hereby swear in the name of God that I shall bear true faith and allegiance to the Constitution of India, that I shall discharge and perform the duties of my office to the best of my ability, knowledge and judgment, without fear or favor, affection or ill will, and that I shall neither directly nor indirectly communicate or reveal to any person or persons any matter which shall be brought under my consideration or shall become known to me as the State Election Commissioner of the Assam State Election Commission, except as may be required for the due discharge of my duties as the State Election Commissioner of the Assam State Election Commission.
উল্লেখযোগ্য যে এই পদত নিযুক্তি লাভ কৰা অৱসৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে পূৰ্বে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ বিশেষ আয়ুক্ত সচিব, ৰাজ্যিক চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল। আজিৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটা, অতিৰিক্ত মুখ্য সচিব ডঃ জে বি একৰ উপৰি ভালেসংখ্যক শীৰ্ষ প্ৰশাসনীয় বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ উপ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত 2006 চনৰ 1 জানুৱাৰীত বা তাৰ আগেয়ে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খচৰা বিধেয়ক সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। এই বৈঠকত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰৰ প্ৰমাণ পত্ৰ, নিম্ন প্ৰাথমিক, উচ্চ, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় বিত্তীয় আৱশ্যকতাকে ধৰি ভালেমান বিষয় আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি দিছপুৰৰ জনতা ভৱনত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শিক্ষকৰ আৰ্জিত ছুটী 30 দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে ইতিবাচক সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আলোচনাকালত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীৰ তৰফৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতনৰ বাবে নিৰ্ধাৰণ কৰা এবছৰৰ সময়সীমা হ্ৰাস আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ বাবে 2খন স্মাৰকপত্ৰ প্ৰদান কৰে। এই আলোচনাত মঞ্চৰ প্ৰতিনিধিসকলে শিক্ষকৰ পদোন্নতি, ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি যোগান আদি বিষয়েও মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে। অসম আৰক্ষীয়ে বৈৰী ৰাষ্ট্ৰক সমৰ্থন কৰি মত প্ৰকাশ কৰাৰ অভিযোগত এতিয়ালৈকে 81জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। শেহতীয়াকৈ শোণিতপুৰ আৰক্ষীয়ে মহম্মদ দিলবৰ হুছেইন আৰু কামৰূপ আৰক্ষীয়ে হাফিজুৰ ৰহমান নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি দেশ বিৰোধী মন্তব্য কৰা ব্যক্তি বা গোটক চিনাক্ত কৰি দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত প্ৰয়াস অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। অহা বছৰ ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। গোলাঘাটত আজি এই প্ৰস্তুতিৰ অংশ হিচাপে জিলা বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ দাসৰ উপৰি দলৰ বহু বিষয়ববীয়া আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। এই সভাত তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিটো সমস্যাৰ বুজ ল'বলৈ দলীয় কৰ্মকৰ্তাসকলক মন্ত্ৰী শ্ৰীমতী নেওগে আহ্বান জনায়। ইপিনে কংগ্ৰেছ দলৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি শিৱসাগৰত এলানি দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ প্ৰস্তুতি আৰু ৰণনীতি সন্দৰ্ভত প্ৰকাশ কৰে। জিলাখনৰ নেতা কৰ্মীসকলে শ্ৰীগগৈক জিলাখনত আদৰণি জনায়। বিৰোধী দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৰাইজৰ সহযোগিতাৰে দলটোক নিৰ্বাচনৰ বাবে সাজু হ'ব বুলি মন্তব্য কৰে। পুডুচেৰী আৰক্ষীয়ে আজি মৰিগাঁও আৰক্ষীৰ সহযোগত জিলাখনৰ লাহৰীঘাটৰ পৰা চাইবাৰ অপৰাধত অভিযুক্ত দুজন লোকক কৰায়ত্ত কৰে। ধৃত লোক দুজন জিলাখনৰ গৰিয়াবৰী গাঁৱৰ আব্বাছ আলী আৰু বৰালিমাৰী গৰিয়া গাঁৱৰ হাবিজুৰ আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে দুয়োজন অভিযুক্তই পুডুচেৰীৰ এজন লোকৰ পৰা কৌশলেৰে 54,00,000 টকা সৰকাইছিল। ঘটনা সন্দৰ্ভত পুডুচেৰী আৰক্ষীৰ দলে অভিযান চলাই মৰিগাঁও জিলা আৰক্ষীৰ সহযোগত লোক দুজনক গ্ৰেপ্তাৰ কৰে। লোক দুজনক অধিক তথ্য আৰু তদন্তৰ বাবে পুডুচেৰীলৈ লৈ যোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক। অৰুণিমা গোস্বামীৰ পৰা।
অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক লুমেৰদাইৰ 85 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচনৰ লগতে লুমেৰদাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাঙৰ সভাপতি তাদুম লিবাং আৰু আদি আগম কিবাঙৰ সভাপতি তায়েত তালমে সাহিত্যিকগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। দিনৰ ভাগত আয়োজিত অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত মামাং দাইক লুমেৰদাই বঁটা প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত চলিনীয়াকৈ অনুষ্ঠিত কিতাপ পঢ়িবলৈ যাওঁ বোলা শীৰ্ষক কাৰ্যসূচীৰ আজি সামৰণি পৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জ্ঞান সাৰথি গ্ৰন্থযাত্ৰা, গ্ৰন্থমেলা, জিলা পৰ্যায়ৰ চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ উপৰি মোৰ জীৱনক প্ৰভাৱিত কৰা এখন গ্ৰন্থ শীৰ্ষক বিষয়ক ৰচনা অনুষ্ঠিত হয়। এই উপলক্ষে ন পুৰণি প্ৰশিক্ষাৰ্থীৰ অন্তৰংগ আলাপ আৰু এখন প্ৰদৰ্শনী মুকলি কৰা হয়। এই অনুষ্ঠান সন্দৰ্ভত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ চন্দন কুমাৰ ভূঞাই এইদৰে কয়।
এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্যটোৱে হ'ল যে আমি আমাৰ উঠি অহা প্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষিত কৰা, আৰু আমি সকলোৱে জানো যে আমাৰ আজিৰ প্ৰজন্মটোৱে পুথি অধ্যয়নৰ প্ৰতি এক অনীহা তেওঁলোকৰ মাজত দেখা যায়। খুব কম সংখ্যক হয়তো নৱপ্ৰজন্মৰ ব্যক্তিয়েহে আজি কিতাপৰ লগত জড়িত হৈ থাকে, কিতাপ বা পুথি অধ্যয়ন কৰে। এইসকল উঠি অহা প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে আমি এই ধৰণৰ কাৰ্যসূচী লৈছিলোঁ, আৰু ইয়াৰ প্ৰথমটো কাৰ্যসূচী ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ গৈছে। সেই কাৰ্যসূচীটোলৈ আছিলে আমি আমাৰ ওচৰৰ বিদ্যালয়ৰ শিশুসকলক আমি আমাৰ মহকুমা গ্ৰন্থাগাৰলৈ লৈ গৈ গ্ৰন্থাগাৰৰ লগত তেওঁলোকক পৰিচয় কৰাই দিছিলোঁ।
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 6খনকৈ ৰাজ্যত যোৱা দুদিন ধৰি ধাৰাষাৰ বৰষুণ অব্যাহত আছে। বতৰ বিজ্ঞান বিভাগে দিয়া বতৰৰ আগজাননী অনুসৰি অনাগত 7 দিনলৈ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হৈ থাকিব। বংগোপসাগৰৰ উত্তৰ পশ্চিম উপকূলত সৃষ্টি হোৱা নিম্নচাপৰ বাবে উত্তৰ পূৰ্বাঞ্চলত হোৱা ধাৰাবাহিক বৃষ্টিপাতে সৃষ্টি কৰা বান ভূমিস্খলনত এই পৰ্যন্ত 30 জন লোকে প্ৰাণ হেৰুৱাইছে। অসমত 8 জনকৈ লোকৰ মৃত্যু হৈছে। গুৱাহাটীৰ ভূমিস্খলনত 8 জন লোকৰ মৃত্যু হোৱাৰ লগতে গোলাঘাটত শিশুসহ 2 জন আৰু লখিমপুৰত 1 জন লোকে প্ৰাণ হেৰুৱাইছে। একেদৰে অৰুণাচলত 9 জন, মেঘালয়ত 6 জন, মিজোৰামত 5 জন, নাগালেণ্ড আৰু ত্ৰিপুৰাত 1 জনকৈ লোকৰ মৃত্যু হৈছে। মেঘালয়ৰ আইজল, লুংলে, চাম্ফাই, কোলাছিপ, চাৰচিপ, মমিত, চাইটোৱালকে ধৰি কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত 5 বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ পঞ্জম কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত অসমক সকলো প্ৰকাৰে সহায়ৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাস। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা বান ভূমিস্খলনত 30 জন লোকৰ মৃত্যু। গুৱাহাটীৰ ভূমিস্খলনত মৃত্যু হোৱা 5 জন লোকৰ পৰিয়ালক 4,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত। অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হিচাপে শপত গ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছ পঞ্জাৱ কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।